নমস্কাৰ, ষ্টৰীটেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মলয়া গোস্বামী। পাঠ কৰিবলৈ লৈছোঁ মণিকুন্তলা ভট্টাচাৰ্যৰ উপন্যাস বৰদোৱানী। আহকচোন শুনো। এক, গা ধুই তিতা চুলিত গামোচা মেৰিয়ালে বৰদোৱানীয়ে। আজি তাইৰ তিনিদিন। নাদৰ পাৰেৰে চোতাললৈ আগুৱাবলৈ লৈ তাই চাদৰখন মূৰত তুলি ল'লে। চোতাল মানুহেৰে ভৰি আছে। হয়, তাই শাহুৱেক এতিয়া মৃত্যুসজ্জাত। আজি প্ৰায় 10-11 দিন ধৰি পাঠকে গীতা ভাগৱত পাঠ কৰি আছে। ৰাতি ৰাতি পাল পাতি পৰ দি আছে মানুহবোৰে। চাপিকুচি আহিছে বংশ পৰিয়ালৰ আটাইবোৰ মানুহ। ঘৰখনৰ পৰা বিয়া দি উলিয়াই দিয়া 9 জনীকৈ জীয়ৰী আহিছে। জোঁৱাই নাতি সকলো আহিছে। তাই উৰণিখন আকৌ অকণমান টানি উঠাই ল'লে। ঘৰখনৰ একমাত্ৰ বোৱাৰী তাই। হয়, পুণ্যধৰ এইখন ঘৰৰ একমাত্ৰ পু। বাই ভনীজাকৰ হেঁপাহৰ, মাকৰ আদৰৰ আৰু তাইৰ মৰমৰ মানুহ পুণ্যধৰ। হোৱা নাদৰ পাৰৰ চকুৱাৰ জলঙাৰে দেখা গৈছে তাক। আঁঠুলৈকে চুৰিয়া কোচাই পিৰালিত বহি আছে। চোতাললৈকে চাই বহি আছে সি। মাজুবায়েকে চাহ এবাতি দিছেহি তাক। ডিঙিটো তিয়াই ল, ৰাতি ৰাতিটো চকুৰ টিপ এটা মৰা নাই তই। সি চোতাললৈকে চাই ৰৈছে। মানুহজনীয়েও চোতালৰ ঘনচিৰিকাকেইটালৈ চাই ক'লে, বৌতি আৰু নাবাছে পুণ্য? ভিনীহেৰে পুথি পঢ়া বৌতিয়ে যেন নুশুনা হৈ আহিছে। কথাষাৰে পুণ্যৰ মুখত বেজাৰ এলেপাহ লেপি দিলে। মানুহজনীৰ মুখতো তাৰ বোকাময় ছাঁ পৰিল। সিহঁতশালৰ কাষতে ৰুই বিচিবলৈ ধৰা বৰ মাজুবায়েকে চাদৰৰ আঁচলেৰে নাকটো মোহাৰি চকুলোটুকি ক'লে, মৰাৰ আগতে তোৰ ল'ৰা ছোৱালী অকণ চাবলৈ নোপোৱাৰ দুখটোৱেহে খুলিছে বৌতিক। চোতাললৈ চাই থকা পুণ্যধৰৰ চকু ঘূৰিল। নাদৰ ফাললৈ যোৱা বাটৰ ফালে ঘূৰিল। গা ধুই বৰদোৱানী সেইফালৰ পৰা ওলাই আহিছিল। এইমাত্ৰ পানীৰ পৰা উঠি অহা জলকুঁৱৰীৰ অদ্ভুত কান্তিৰে উজ্জ্বল হৈ উঠিছে তাই। তাক দেখি, বাই শাহুহঁতক দেখি তাই খোজত বিনম্ৰতা আহি পৰিল। আচলকণ টানি টুনি ল'লে।
Sample complete. Ready to continue?